উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণৰ স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে লগতে চৰকাৰে তিনি সপ্তাহৰ ভিতৰত যোৱা সপ্তাহৰ চৌব্বিছ হোৱা আইনখন প্ৰত্যাহ্বান জনাই দাখিল কৰা গত 35খন আবেদনত উত্তৰ দিবলৈ কৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জয়দীপ কাজিৱালা আৰু ন্যায়াধীশ ৰণীত মিশ্ৰই আজি বিষয়টো শুনানি গ্ৰহণ কৰি এইদৰে নিৰ্দেশ দিয়ে। বা এইদৰে বিষয়টো পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে দুই এজনৰ ভিতৰত আবেদনকাৰীসকলে পাঁচ পেচীয়া লিখিত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই আইনৰ সৈতে অসম আৰু তৃতীয়াৰ সৈতে জড়িত বিষয়ৰ বাবে সুকীয়াকৈ শুনানি গ্ৰহণ কৰা হ'ব বুলি আদালতে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত অধিসূচনা জাৰি কৰে। ইয়াৰ লগে লগে বহুদিন এই আইন বলবৎ হোৱাটো নিশ্চিত হৈছিল। বিজেপিৰ পূৰ্বৰ লোকসভাৰ নিৰ্বাচনত দেশত এই আইন বলবৎ কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই সন্দৰ্ভত ভাৰতে উন্নতৰ সংসদৰ দুয়োখন সদনত বিধেয়কে গৃহীত হৈছিল। ইয়াৰ ফলত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা 2014 চন পৰ্যন্ত ভাৰতলৈ অসম জাতীয়তাবাদী যুৱ ছাত্র পরিষদে আবেদন দাখিল করেছিল। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে কালি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ৰ সুতৰাই সন্দৰ্ভ আৰু চাৰিখন কেন্দ্ৰীয়শাসিত অঞ্চলে এতিয়া দুয়োখন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চামৰাজী 39খন, ৰাজস্থানৰ 12খন, উত্তৰ প্ৰদেশৰ 8খন, মধ্যপ্ৰদেশৰ 6খন, উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ 5খনকৈ, মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ 2খনকৈ, ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত, জম্মু কাশ্মীৰ, লক্ষাধিক, শিৱসাগৰত 1খনকৈ আসনৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। অহা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। দেশত সৰ্বমুঠ 5টা তাৰিখে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 দিনত ভোটগণনা কৰা হ'ব। অসমৰ নৱগঠিত চাকিয়ানা সমষ্টিৰ উপৰিও শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি, ডিচু, কৰিমগঞ্জ, শিলচৰ, নগাঁও তথা তৃতীয় তাৰিখে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু টিকাগড়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতা তালিকা অনুসৰি ৰাজ্যখনত 2,44,00,000তকৈ অধিক ভোটদাতা আছে। ইয়াৰে 1,31,79,000তকৈ অধিক পুৰুষ আৰু 1,31,00,000তকৈ অধিক মহিলা ভোটদাতা। তদুপৰি 400+ তৃতীয় লিংগ ভোটদাতা আছে। ৰাজ্যখনত 4,00,000তকৈ অধিক নতুন ভোটদাতা আছে। একেদৰে 2,72,000তকৈ অধিক অশিক্ষিত ভোটদাতা থকা বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ পাইছে। নিৰ্বাচন আয়োগ দেশৰ এই সৰ্ববৃহৎ সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে তথা নিৰাপদভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যৱহাৰ কৰিছে। আয়োগে নিৰ্বাচনৰ সমস্যা দেখা দিব পৰা বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে তথাপি পৰিকল্পনা গ্ৰহণ কৰিছে। সেনেকৈ বহুদিনৰ লগতে ভুৱা তথ্য প্ৰচাৰ আৰু হিংসা তথা নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ দৰে ঘটনা অনুসৰণ ঘটিব পাৰে বুলি নিৰ্বাচন আয়োগে আশংকা প্ৰকাশ কৰিছে। প্ৰভাৱী অংশগ্ৰহণৰ দিব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থা কৰা হৈছে। জিলাসমূহ নিয়মিত নিৰাপত্তা তথ্য স্থাপন কৰা হৈছে। প্ৰভাৱী ভোটগ্ৰহণ কেন্দ্ৰসমূহত ব্ৰডকাষ্টিঙৰ ব্যৱস্থাও কৰা হৈছে।
আকাশবাণীৰ পৰা
प्रधानमंत्री तथा ज्येष्ठ बीजेपी नेता नरेन्द्र मोदी एनडीए प्रार्थी समर्थन आयोजित केरला पल्लाकड़े एक रोड शो अंशग्रहण कर अभियान निर्वाचन दिन घोषणा हर पास प्रधानमंत्री श्री मोदी केरला प्रथम प्रचार अभियान आ এই বৈঠকত দলের বহুসংখ্যক লোকে দলের পতাকা আৰু ক্লিটাক প্ৰদৰ্শন কৰি শ্ৰীমোদীক আদৰণি জনায়। অনুষ্ঠানত দলের ৰাজ্যিক সভাপতি সুৰেশ সুৰেন্দ্ৰৰ উপৰি প্ৰিয়ংকা আৰু তৃণমূল সংসদীয় বিধায়কসকল বিজেপিৰ প্ৰাৰ্থীসকল উপস্থিত থাকে। ৰোডশ্বত অংশগ্ৰহণ কৰাৰ পাছতে শ্ৰীমোদীয়ে তামিলনাডুৰ চালিমলৈ বুলি ৰাওনা হৈছে আৰু তেওঁ এখন জনসভাত ভাষণ দিব। কানাডাৰ কেন্দ্ৰতে এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ 1998 চনৰ কেন্দ্ৰতে মহাবিশ্বৰ সৃষ্টিকৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চৰকাৰে কৈছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু সদায় অভিন্ন অংগ হৈ থাকিব। চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে অৰুণাচল প্ৰদেশ সম্পৰ্কে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাঘৱ জেছৱালে কয় যে অৰুণাচল প্ৰদেশৰ জনসাধাৰণ উন্নয়নমূলক কাৰ্যসূচী আৰু আন্তঃগাঁথনি প্ৰকল্পৰ পৰা উপকৃত হৈ থাকিব। চৰকাৰী মন্ত্ৰালয়ৰ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কৰা মন্তব্যই ভাৰতীয় ৰাজ্যে অৰুণাচল প্ৰদেশ সন্দৰ্ভত কৰা নিৰ্বাচন দাবী বুলি অভিহিত কৰিছে। এই বিষয়ে বিশ্লেষণ তৰফৰ কোনো অৱকাশ নাই বুলি শ্ৰী জেছৱালে প্ৰকাশ কৰে। হিন্দু দৈৱদেৱীসকলে অসমত আৰু হিন্দু ৰীতি নীতি তথা আদৰ্শৰ ৰাজ্য পৰিচালনা কৰাৰ কেন্দ্ৰীয় ৰাজ্যটো উপযোগী বিষয় হৈ পৰিছে বুলি বিজেপিয়ে আজি অভিযোগ কৰে। নতুন দিল্লীত আজি বিজেপিৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদে কয় যে ৰাহুল গান্ধী কংগ্ৰেছ দল এতিয়া আৰু মহাত্মা গান্ধীৰ মতদান আৰু আদৰ্শ মানি চলা দল হৈ নাহে। শ্ৰীপ্ৰসাদে কয় যে তেওঁলোক হিন্দু বিশ্বাসক অপমান কৰাটো তেওঁলোকৰ অভ্যাসতে পৰিণত হৈছে আৰু দলটোৰ একমাত্ৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে সমস্যাৰ্থক লিপ্ত হৈ আহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে কৈছে যে শক্তিশালী গতি বেংকৰ পৰিচয় কৰ আৰু কম ৰাইজৰ ভাৰতীয় বাবে 2024 বিত্তীয় বৰ্ষত তৃতীয় তিনিচুকীয়া দুশ প্ৰকৃত মুঠ থলুৱা উৎপাদনৰ বিকাশ কৰ হাৰ 2024 তিনিচুকীয়াৰ ভিতৰত অধিক হৈছে। আৰ বি আয়ৰ উপ গৱৰ্ণৰ মাইকেল ডেভিডে কৈছে ইকনমিক শীৰ্ষ প্ৰবন্ধ অনুসৰি শিক্ষা কৰ্পৰেট আৰু বেংক বেলেঞ্চ শ্বীটৰ বাবে অনাগত সময়ত বিকাশৰ হাৰ অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰবন্ধিত গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ আৰু মন্থন হোৱা বুলি উল্লেখ কৰা হৈছে। খাদ্য সামগ্ৰীৰ মূল্য নিৰন্তৰ বৃদ্ধিৰ ফলত 4% মুদ্ৰাস্ফীতিৰ লক্ষ্যত উপনীত হোৱাত বাধাৰ সৃষ্টি হৈছে বুলি প্ৰবন্ধটোত কোৱা হৈছে। পশ্চিমবংগৰ কোচবিহাৰে অহা 19 জুলাইত অনুষ্ঠিত সংসদৰ এই সংসদৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নিশোষ প্ৰমাণিকৰ বিজেপিৰ তৰফৰ কাৰ্যসূচী প্ৰদান কৰা হৈছে। আজিৰে পৰা শ্ৰী প্ৰমাণিকে এই সংসদৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছে। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী জগজিৎ বৰ্মা বসুন্ধৰাই আজি 2 নম্বৰ কোচবিহাৰ ব্লকৰ কেচাৰীঘাট অঞ্চলত প্ৰচাৰ কৰাৰ লগতে দলৰ মহিলা গোটৰ এটা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা জেক চুলিভানে ইজৰাইলৰ বিমান আক্ৰমণত আমেৰিকাৰ ডেপুটি মিলিটাৰী কমাণ্ডাৰ মাৰ্গান ইছাৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি যোৱা সপ্তাহত মধ্যভাগে মিছৰৰ শৰণাৰ্থী শিবিৰৰ অন্তৰ্গত এটা চৌৰংগ কংগ্ৰেছৰ চলোৱা আক্ৰমণত ইছা নিহত হৈছিল। ইফালে গাজা নিয়ন্ত্ৰণ কৰা পেলেষ্টাইনী গোষ্ঠীয়ে তেওঁৰ মৃত্যুৰ খবৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই। 7 অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইছাই হ'ব সমতাৰ মৃত্যু হোৱা আটাইতকৈ জ্যেষ্ঠ নেতা। যোৱা বছৰৰ অক্টোবৰ মাহত ইজৰাইলে আক্ৰমণ কৰাৰ সিদ্ধান্তত ইছাই তিনিচুকীয়াকৈ জড়িত আছিল আৰু তেওঁক ইজৰাইলে অন্যতম অপৰাধী ব্যক্তি হিচাপে জন্ম কৰা হৈছিল। বাতৰি সুস্থ ৰাখিবলৈ ঠাই ঠাই গতিগতি পুনৰবাৰ কৰি দিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ কল্লাকুড়িত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। Thank you.